মথিয়ে লিখা শুভবার্তা অধ্যায় এক। অব্রাহামৰ সন্তান যি দাউদ, তেওঁৰ সন্তান যীশুখ্ৰীষ্টৰ বংশাৱলীপত্ৰ। অব্রাহামৰ পুত্ৰ ইছাহাক, ইছাহাকৰ পুত্ৰ জাকুব, জাকুবৰ পুত্ৰ জিহুদা আৰু তেওঁৰ ভায়েক ককায়েকবিলাক। তামাৰৰ পৰা জিহুদাৰ পুত্ৰ পেৰছ আৰু চেৰহৰ জন্ম হ'ল। পেৰছৰ পুত্ৰ হিচৰোন, হিচৰোনৰ পুত্ৰ অৰাম, অৰামৰ পুত্ৰ অম্মিনাদব, অম্মিনাদবৰ পুত্ৰ নাহশোন, নাহশোনৰ পুত্ৰ চলমোন, আৰু ৰাহবৰ পৰা চলমোনৰ পুত্ৰ বয়জৰ জন্ম হ'ল। ৰুথৰ পৰা বয়জৰ পুত্ৰ ওবেদৰ জন্ম হ'ল। ওবেদৰ পুত্ৰ জিচয়, জিচয়ৰ পুত্ৰ দায়ুদ ৰজা, আৰু মৃত উৰিয়াৰ ভাৰ্যাৰ পৰা দায়ুদৰ পুত্ৰ চলমোনৰ জন্ম হ'ল। চলমোনৰ পুত্ৰ ৰহবিয়াম, ৰহবিয়ামৰ পুত্ৰ অবিও, অবিয়ৰ পুত্ৰ আছাফ, আছাফৰ পুত্ৰ জিহুচাফত, জিহুচাফতৰ পুত্ৰ জোৰাম, জোৰামৰ পুত্ৰ উচিও, উচিয়ৰ পুত্ৰ যোথম, যোথমৰ পুত্ৰ আহছ, আহছৰ পুত্ৰ হিচকিয়া, হিচকিয়াৰ পুত্ৰ মনচি, মনচিৰ পুত্ৰ আমোচ, আমোচৰ পুত্ৰ যোছিয়া। আৰু বাবিললৈ নিয়াৰ কালত যোছিয়াৰ সন্তান জেখনিয়া আৰু তেওঁৰ ভায়েকবিলাকৰ জন্ম হ'ল। আৰু বাবিললৈ নিয়াৰ পাছত জেখনিয়াৰ পুত্ৰ চন্তিয়েলৰ জন্ম হ'ল। চন্তিয়েলৰ পুত্ৰ জৰুবাবিল, জৰুবাবিলৰ পুত্ৰ অবিহুদ, অবিহুদৰ পুত্ৰ ইলিয়াকিম, ইলিয়াকিমৰ পুত্ৰ আছুৰ, আছুৰৰ পুত্ৰ চাদুক, চাদুকৰ পুত্ৰ আখিম, আখিমৰ পুত্ৰ ইলিহুদ, ইলিহুদৰ পুত্ৰ ইলিয়াছৰ, ইলিয়াছৰৰ পুত্ৰ মত্তন, মত্তনৰ পুত্ৰ জাকুব, জাকুবৰ পুত্ৰ যোছেফ, তেওঁ মৰিয়মৰ স্বামী। আৰু যিজনাক খ্ৰীষ্ট বোলে সেই যীশুৰ এই মৰিয়মৰ পৰা জন্ম হ'ল। এইদৰে অব্ৰাহামৰ পৰা দাউদলৈকে আটাই মেলি 14 পুৰুষ, আৰু দাউদৰ পৰা বাবিললৈ নিয়ালৈকে 14 পুৰুষ, আৰু বাবিললৈ নিয়াৰ পৰা খ্ৰীষ্টলৈকেও 14 পুৰুষ। যীশুখ্ৰীষ্টৰ জন্ম এইদৰে হৈছিল। তেওঁৰ মাক মৰিয়মক যোছেফলৈ বাগদান কৰা হলত তেওঁলোকৰ একেলগ হোৱাৰ পূৰ্বেই তেওঁক পবিত্ৰ আত্মাৰ পৰা গৰ্ভৱতী হোৱা পালে। তাতে তেওঁৰ স্বামী যোছেফ এজন ধাৰ্মিক লোক হোৱাত তেওঁক ৰাজ্যৰ আগত নিন্দাৰ পাত্ৰ কৰিবলৈ ইচ্ছা নকৰি গুপুতে ত্যাগ কৰিবলৈ মন কৰিলে। কিন্তু চোৱা, তেওঁ এইবোৰ কথা চিন্তা কৰোঁতেই প্ৰভুৰ দূত এজনে তেওঁক সপোনত দৰ্শন দি ক'লে,
হে দায়ুদৰ সন্তান যোছেফ, তোমাৰ ভাৰ্যা মৰিয়মক গ্ৰহণ কৰিবলৈ ভয় নকৰিবা, কিয়নো তেওঁৰ গৰ্ভ পবিত্ৰ আত্মাৰ পৰা হৈছে। তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তুমি তেওঁৰ নাম থবা যীশু, কাৰণ তেওঁই নিজৰ লোকক তেওঁবিলাকৰ পাপবোৰৰ পৰা ত্ৰাণ কৰিব।
প্ৰভুৱে যি বচন ভাৱবাদীৰ দ্বাৰা কোৱাইছিল,
চোৱা, সেই কন্যাই গৰ্ভৱতী হৈ পুত্ৰ প্ৰসৱ কৰিব, আৰু লোকে তেওঁৰ নাম ইম্মানুৱেল থব, এই নামৰ অৰ্থ আমাৰ লগত ঈশ্বৰ। সেই বচন সিদ্ধ হবলৈ এই সকলো ঘটিল।
পাছে যোছেফে টোপনিৰ পৰা উঠি প্ৰভুৰ দূতে তেওঁক আজ্ঞা দিয়াৰ দৰে কৰি নিজৰ ভাৰ্যাক গ্ৰহণ কৰিলে, কিন্তু পুত্ৰ প্ৰসৱ নকৰালৈকে তেওঁৰ পৰিচয় নহ'ল। পাছে তেওঁ সেই পুত্ৰৰ নাম যীশু থলে।